ea akahbani. Puar batori hoite moi, homujol bharadaz. Etiar pradhan batori homohol, pradhanmantri Narendra Modi aji Bihar aru Paschimbongoloi jabo. ভাৰতে পাৰমাণৱিক সমৰাষ্ট্ৰ কঢ়িয়াই নিব পৰা হ্ৰস্ব দূৰত্বভেদী পৃথ্বী টু আৰু অগ্নি ওৱান বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। এখন সুস্থ ভাৰতবৰ্ষ গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰে প্ৰতিষেধমূলক, উদগনিমূলক আৰু নিৰাময়কাৰী স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে সৰ্বাত্মক দৃষ্টিভংগীৰে কাম কৰি আছে। পাকিস্তানৰ পাঞ্জাৱত নেৰানেপেৰা বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 63লৈ বৃদ্ধি পাইছে আৰু ভাৰতৰ সুজিত কলকলে হাংগেৰীত অনুষ্ঠিত পোলাক ইম্ব্ৰে আৰু ৱৰ্গা জানো স্মাৰক মল্লযুদ্ধ প্ৰতিযোগিতাৰ পুৰুষৰ 65 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰ আৰু পশ্চিমবংগলৈ যাব। বিহাৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰীয়ে পূব চম্পাৰণ জিলাৰ মতিহাৰীত 7,200 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ ভিতৰত ৰেল পথ, গ্ৰামোন্নয়ন, মীন, বৈদ্যুতিন আৰু তথ্য প্ৰযুক্তি খণ্ডৰ প্ৰকল্প আছে। প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ ৰেল যোগাযোগ উন্নত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ বিভিন্ন চহৰক দেশৰ আন সংহৰ সৈতে সংযুক্ত কৰা 4খন নতুন অমৃত ভাৰত ৰেলৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। শ্ৰীমোদীয়ে মতিহাৰীৰ গান্ধী ময়দানত এখন জনসভাতো ভাষণ দিব। ৰাজ্যখনৰ পথ আন্তঃগাঁথনি সুদৃঢ়কৰণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে 319 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰা বাইপাছক 4টা লেনযুক্ত বাইপাছলৈ উন্নীতকৰণৰ কামৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে বিহাৰৰ মীনপালন আৰু মাছক মুখ্য কৰি জলজ প্ৰাণী আৰু উদ্ভিদ প্ৰতিপালন খণ্ডৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত অনুমোদনপ্ৰাপ্ত এলানি মীনপালন উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ 12,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশৰ অংশ হিচাপে 1% হিতাধিকাৰীক ঘৰৰ চাবি প্ৰদান কৰিব আৰু 40,000 হিতাধিকাৰীলৈ তেওঁ 160 কোটিৰো অধিক টকা মোকলাই দিব। পশ্চিমবংগত প্ৰধানমন্ত্ৰীয়ে 5,000 কোটিৰো অধিক টকা ব্যয়সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ ভিতৰত তেল আৰু গেছ, শক্তি, পথ আৰু ৰেলখণ্ডৰ প্ৰকল্প আছে। তেওঁ লগতে এখন জনসভাতো ভাষণ দিব। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত টপচি আৰু পশ্চিম বৰ্ধমানৰ পাণ্ডৱেশ্বৰত সেতু ভাৰতম কাৰ্যসূচীৰ অধীনত 380 কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা 2খন পথ অভাৰব্ৰিজ মুকলি কৰিব। এই পথ অভাৰব্ৰিজ দুখনে ৰেলৱে লেভেল ক্ৰছিঙত দুৰ্ঘটনা ৰোধ কৰাৰ লগতে যাত্ৰীৰ আহ যাহত সহায় কৰিব। ভাৰতে ওড়িশাৰ উপকূলভাগৰ সমীপত চান্দিপুৰ সংহত পৰীক্ষণথলীৰ পৰা পাৰমাণৱিক সমৰাষ্ট্ৰ কঢ়িয়াই আনিব পৰা হ্ৰস্ব দূৰত্বভেদী পৃথ্বী টু আৰু অগ্নি ওৱান বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। ভাৰতে বুধবাৰে 4,500 মিটাৰৰ অধিক উচ্চতাত ব্যৱহাৰ কৰিব পৰাকৈ নৰূপত সজাই তোলা আৰু থলুৱাভাৱে বিকশিত আকাশ ক্ষেপণাস্ত্ৰৰো পৰীক্ষা সফলতাৰে সম্পন্ন কৰে। পৃথ্বী টু ক্ষেপণাস্ত্ৰই প্ৰায় 350 কিলোমিটাৰ দূৰৰ লক্ষ্যত নিখুঁতভাৱে আঘাত কৰিব পাৰে আৰু 500 কিলোগ্ৰাম পৰ্যন্ত পৰম্পৰাগত তথা পাৰমাণৱিক সমৰাষ্ট্ৰ কঢ়িয়াই আনিব পাৰে। একেদৰে অগ্নি ওৱান ক্ষেপণাস্ত্ৰবিধে 700 পৰা 900 কিলোমিটাৰ দূৰত্বৰ লক্ষ্যত আঘাত কৰিব পাৰে আৰু 1,000 কিলোগ্ৰাম সমৰাষ্ট্ৰ কঢ়িয়াই আনিব পাৰে। পৃথ্বী টু আৰু অগ্নি ওৱান ভাৰতৰ পাৰমাণৱিক প্ৰতিৰোধৰ অবিচ্ছেদ্য অংগ। আকাশ ক্ষেপণাস্ত্ৰ পৰীক্ষা সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ থলুৱাভাৱে বিকশিত বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ অভূতপূৰ্ব সফলতাৰ পাছত কৰা এই পৰীক্ষা অধিক তাৎপৰ্যপূৰ্ণ হৈ উঠিছে। লাডাখৰ পৰা সম্পন্ন কৰাৰ বাবেও এই পৰীক্ষা অধিক গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে, কিয়নো লাডাখ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অৱস্থিত। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই সাফল্যৰ বাবে সেনাবাহিনী, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO আৰু প্ৰতিৰক্ষা উদ্যোগ জগতৰ শলাগ লৈছে। এখন সুস্থ ভাৰতবৰ্ষ গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰে প্ৰতিষেধমূলক, উদগনিমূলক আৰু নিৰাময়কাৰী স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে সৰ্বাত্মক দৃষ্টিভংগীৰে কাম কৰি আছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি শ্ৰীনাড্ডাই কয় যে চৰকাৰে 1,77,000 আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰিছে আৰু এই আৰোগ্য মন্দিৰসমূহ এগৰাকী ব্যক্তিৰ বাবে স্বাস্থ্য প্ৰতিষ্ঠানৰ সৈতে প্ৰাৰম্ভিক যোগাযোগৰ কেন্দ্ৰৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে এই কেন্দ্ৰসমূহ অকল চহৰতেই সীমাবদ্ধ হৈ থকা নাই, বৰং দেশৰ দূৰণিবতীয়া এলেকাসমূহলৈ সম্প্ৰসাৰিত কৰা হৈছে। আয়ুষ্মান আৰোগ্য মন্দিৰসমূহ টেলি কনচালটেন্সি অৰ্থাৎ দূৰ সংযোগ ব্যৱস্থাৰে পৰামৰ্শ গ্ৰহণৰ সুবিধাৰে সুসজ্জিত কৰি তোলা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
हम लोगों ने तय किया है कि हर व्यक्ति का 30 साल की उम्र में उसका डेंटल चेकअप, मेंटल चेकअप, लेडीज का सर्विक्स कैंसर, ब्रेस्ट कैंसर, जेंट्स का ओरल कैंसर और इसके साथ साथ हमारा डायबिटीज, ब्लड शुगर, ये सब चीजों का चेकअप होगा। तो इस तरीके से हम लोगों ने 1,77,000 प्रिवेंटिव पार्ट में हेल्थ केयर सिस्टम्स को खड़ा किया है। मैं यहाँ ये भी बताना चाहता हूँ कि मेडिकल इनोवेशंस का हम किस तरीके से उपयोग कर रहे हैं। हम लोगों ने एवरी आयुष्मान आरोग्य मंदिर को टेली कंसल्टेंसी से जोड़ दिया है।
শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে ভাৰতৰ বিশ্ব বাণিজ্য আৰু বাণিজ্যিক সংযোগৰ কৌশল পৰ্যালোচনা তথা শক্তিশালী কৰাৰ বাবে 61খন দেশৰ 74টা ভাৰতীয় মিছনত নিযুক্তি দিয়া বাণিজ্যিক শাখাৰ মুৰব্বীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে মত বিনিময় কৰে। বৈঠকৰ সময়ত মূল ভাৰতীয় মিছনসমূহে বাণিজ্য প্ৰসাৰৰ কাৰ্যকলাপ, বজাৰত প্ৰৱেশৰ প্ৰত্যাহ্বান আৰু খণ্ড অনুসৰি বিভিন্ন কৌশলৰ বিষয়ে বিশদ উপস্থাপন আগবঢ়ায়। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এটা বিবৃতিত কৈছে যে মন্ত্ৰীগৰাকীয়ে ভাৰতৰ বাণিজ্যিক আৰু অৰ্থনৈতিক কূটনীতিৰ প্ৰথম যোগাযোগ বিন্দু হিচাপে মিছনসমূহক স্বীকৃতি দিয়ে। তেওঁ ভাৰতীয় ৰপ্তানিৰ প্ৰসাৰ আৰু ভাৰতীয় মিছন থকা দেশসমূহৰ সৈতে অধিক শক্তিশালী সংযোগৰ সুবিধা প্ৰদানৰ ক্ষেত্ৰত মুৰব্বীসকলৰ দায়িত্বত গুৰুত্ব আৰোপ কৰে। বৈঠকত শ্ৰীগোৱেলে বজাৰৰ ধাৰা, খণ্ড অনুসৰি উন্নয়ন আৰু নিয়ামক নিৰ্দেশাৱলীৰ শেহতীয়া খবৰকে ধৰি সক্ৰিয়ভাৱে বাণিজ্যিক খবৰ সংগ্ৰহৰ প্ৰয়োজনত গুৰুত্ব দিয়ে। মন্ত্ৰীগৰাকীয়ে বৈঠকত কৃষি, মীন, ৰাজসাহায্য আদি লেখীয়া মূল বিষয়সমূহত বিশ্ব বাণিজ্য সংস্থাৰ দৰে বহুপাক্ষিক মঞ্চত ভাৰতৰ লক্ষ্যসমূহক সমৰ্থন কৰাৰ বাবে সহযোগিতামূলক প্ৰচেষ্টাৰ বিষয়েও বিশদভাৱে আলোচনা কৰে। উত্তৰ প্ৰদেশৰ সন্ত্ৰাসবাদী বিৰোধী গোটে স্বয়ম্ভূ আধ্যাত্মিক নেতা সংগুৰ বাবাৰ মূল সহযোগী ৰচিদক বৃহৎ পৰিসৰৰ ধৰ্মান্তৰকৰণত ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ কৰিছে। ধৰ্মান্তৰকৰণত ভূমিকা লোৱা লোকসকলৰ ঘাটি বুলি সন্দেহ কৰা বলৰামপুৰৰ উত্তৰাউলা অঞ্চলৰ পৰা ৰচিদক গ্ৰেপ্তাৰ কৰা হয়। তথ্য অনুসৰি সাংগুৰ বাবাই ৰচিদক ধৰ্মান্তৰকৰণৰ লাভ জেহাদ শাখা চম্ভালাৰ দায়িত্ব অৰ্পণ কৰিছিল। সন্ত্ৰাসবাদী বিৰোধী গোটে ৰচিদক স্থানীয় আদালতত হাজিৰ কৰায় এই সন্দৰ্ভত পৰৱৰ্তী আইনী প্ৰক্ৰিয়া অব্যাহত আছে। পাকিস্তানৰ পাঞ্জাব প্ৰদেশত বুধবাৰে পুৱাৰে পৰা আৰম্ভ হোৱা মুষলধাৰ বৰষুণত কালি পুৱালৈ কমেও 63জন লোকৰ মৃত্যু হোৱাৰ লগতে 290জন লোক আহত হৈছে। ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি অধিকাংশ লোকৰ ভাঙি পৰা অট্টালিকাই চেপি ধৰাৰ ফলত মৃত্যু হোৱাৰ বিপৰীতে বাকী কিছু লোকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। অন্য কিছু লোকৰ সলিল সমাধি ঘটে বুলিও প্ৰাধিকৰণে জানিবলৈ দিছে। দেশখনৰ ৰাজধানী ইছলামাবাদৰ কাষৰ ৰাৱালপিণ্ডি চহৰৰ কৰ্তৃপক্ষই কালি ৰাজহুৱা বন্ধ ঘোষণা কৰি লোকসকলক ঘৰতে ৰখাৰ বিপৰীতে চহৰখনৰ মাজেৰে বৈ যোৱা আৰু পানীৰে ওফন্দি উঠা নদীৰ কাষত বাস কৰা লোকসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়ে। বানৰ ফলত সমগ্ৰ পাঞ্জাবৰ কেইবাটাও এক্সপ্ৰেছৱে বন্ধ হৈ পৰিছে। ইপিনে পৰিস্থিতিৰ ফলত কেইবাখনো বিমানৰ উৰণ বাতিল অথবা পলম হোৱাৰ বাতৰি আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প ক্ৰনিক ভেনাছ ইনচাফিচিয়েঞ্চি অৰ্থাৎ ৰক্ত পৰিবাহী শিৰাৰ এবিধ ৰোগত আক্ৰান্ত হৈছে। সাধাৰণতে 70 বছৰ বয়সৰ ঊৰ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত দেখা পোৱা ৰোগবিধত ৰাষ্ট্ৰপতিগৰাকী আক্ৰান্ত হোৱা বুলি হোৱাইট হাউছৰ মুখপাত্ৰ কেৰলিন লিভিটে নিশ্চিত কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীৰ শিৰাত তেজ গোট মৰাৰ অথবা তেওঁ ধমনীৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা নাই আৰু সকলো পৰীক্ষা নিৰীক্ষাৰ ফলাফল স্বাভাৱিক সীমাৰ ভিতৰতে আছে বুলি শ্ৰীলিভিটে প্ৰকাশ কৰে। ভাৰতৰ সুজিত কলকলে হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত পোলাক ইমৰে আৰু ৱৰ্গা জানোভ স্মাৰক মল্লযুদ্ধ প্ৰতিযোগিতাৰ পুৰুষৰ 65 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। সুজিতে কালি ফাইনেলত 4 বাৰকৈ ইউৰোপীয় পদক বিজেতা আজাৰবাইজানৰ আলী ৰহিমজাদেক 5-1 পইণ্টত পৰাস্ত কৰে। ইয়াৰ লগে লগে সুজিত চলিত বৰ্ষত ৰেংকিং শৃংখলাৰ কোনো প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হয়। ইপিনে ভাৰতৰ আন এগৰাকী খেলুৱৈ ৰাহুলে পুৰুষৰ ফ্ৰীষ্টাইল শিতানৰ 57 কিলোগ্ৰাম ওজন শাখাত জাৰ্মানীৰ নিকলাছ টেচিয়ক 4-0 পইণ্টত পৰাস্ত কৰি ব্ৰঞ্জৰ পদক লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰ আৰু পশ্চিমবংগলৈ যাব। ভাৰতে পাৰমাণৱিক সমৰাস্ত্ৰ কঢ়িয়াই নিব পৰা হ্ৰস্ব দূৰত্বভেদী পৃথ্বী 2 আৰু অগ্নি 1 বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰিছে। এখন সুস্থ ভাৰতবৰ্ষ গঢ়ি তোলাৰ উদ্দেশ্যে চৰকাৰে প্ৰতিষেধমূলক, উদগনিমূলক আৰু নিৰাময়কাৰী স্বাস্থ্যসেৱা আগবঢ়োৱাৰ উদ্দেশ্যে সৰ্বাত্মক দৃষ্টিভংগীৰে কাম কৰি আছে আৰু ভাৰতৰ সুজিত কলকলে হাংগেৰীত অনুষ্ঠিত মল্লযুদ্ধ প্ৰতিযোগিতাৰ পুৰুষৰ 65 কিলোগ্ৰাম ওজন শাখাত সোণৰ পদক অৰ্জন কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।